গুড ইভিনিং, এইটো আকাশবাণী কহিমা। সামলাগা নাগামিজ খবৰ পঢ়ি আছে মাসুলা। পহিলা হেডলাইন্স। প্রাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বৰা আসাম দে কোলাঘাট ডিষ্ট্ৰিক্টে ইণ্ডিয়া লগা সবচে পহিলা বেম্বু বেসড বায়ো ৰিফাইনেৰী লাগু কৰিছে। ফেৰেন লগা ডেপুটি কমিশনাৰ বৰা মেনামচি বৰা ভিমলা ৰাস্তা দি বেছি লেণ্ডশ্লাইড হোৱাৰে ট্ৰেভেল এডভাইজৰী ইছ্যু কৰিছে। প্ৰিন্সিপাল ছেক্ৰেটাৰী ৱাই খেখেদৌ বৰা সশিয়াল ন্যায় আৰু সব কাৰণে ডেভেলপমেণ্ট ওপৰ মন উঠাইছে। ইউনিয়ন মিনিষ্টাৰ অমিত শ্বাহ বৰা ফিফথ অল ইণ্ডিয়া ৰাজভাষা সম্মিলন লাগু কৰিছে, নিজৰ ভাষাকে ইজ্জত দিবলৈ কৈছে। এতিয়া পূৰা খবৰ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বৰা কৈছে কি ইণ্ডিয়া হ'লে এনাৰ্জি ছেক্টৰতে আত্মনিৰ্ভৰ হ'বলৈ লগা মিছন দি আছে আৰু ফৰেন লগা ফিউলছ ওপৰ ৰুকি তাকিয়া কমটি কৰি আছে। তাইৰ পৰা আজি দুপহৰে কোলাঘাট ডিষ্ট্ৰিক্টে ইণ্ডিয়া লগা সবচে পহিলা বেম্বু বেছড বায়ো ৰিফাইনেৰী লাগু কৰিছে। এইটো অৱসৰতে পাব্লিক বেছি জমা হৈ কিনা তাকিয়াৰ লগতে কথা কৰি কিনা প্ৰাইম মিনিষ্টাৰ বা কৈছে কি ইণ্ডিয়াৰ পৰা ডিপ ৱাটাৰ এনাৰ্জি ৰিচৰ্চেছ চলাই কিনা আৰু এনাৰ্জি ছেল্ফ ৰিলায়েন্স কি তাকতৱাৰ বনাবলৈ লগা ভাৱনাদে ইটো বায়ো ইথানল প্লাণ্ট হ'লে একটা কদম আগে যাই আছে। শ্ৰী মোদী বৰা আৰু ইটো ৰিফাইনেৰীদে পলি প্ৰপিলিন ইউনিট লগা ফাউণ্ডেশ্যন পাথৰ লগাইছে।
বায়ো ইথেনল বনানে ৱালে আধুনিক প্লাণ্ট কা উদঘাটন কিয়া গয়া হে। ये असम के लिए बहुत गर्व की बात है। इथेनॉल प्लांट के लोकार्पण के साथ ही आज यहाँ पॉलीप्रोपिलीन प्लांट का शिलान्यास भी हुआ है। ये प्लांट असम में उद्योगों को बल देंगे, असम के विकास को गति देंगे, किसानों नौजवानों सभी के लिए नए अवसर बनाएंगे।
আজি দিনদে প্ৰাইম মিনিষ্টাৰ বৰা দৰং ডিষ্ট্ৰিক্টে দৰং মেডিকেল কলেজ, নাৰ্ছিং কলেজ আৰু জি এন এম স্কুল লগা ফাউণ্ডেশ্যন পাত্ৰ লগাইছে। তাইৰ পৰা আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ওপৰতে গুৱাহাটী লগা নাৰেংগী আৰু দৰং লগা কুৰুৱাগে চৰাই দিয়া নতুন ব্ৰিজ লগা কনষ্ট্ৰাকশ্যন আৰু গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট একি জেগাৰ পৰা ভাৰ্চুৱেলি লাগু কৰি দিছে। দৰং ডিষ্ট্ৰিক্টে মংগলদৈ দে মানুহ লগতে কথা কৰি কিনা প্ৰাইম মিনিষ্টাৰ বৰা কৈছে ইণ্ডিয়া হ'লে দুনিয়াতে সবচে জলদি আগে যা দেশ একটা আছে আৰু আসাম হইলে দেশতে সবচে জলদি আগে যা ষ্টেট মাজতে একটা আছে। শ্ৰী মোদী বৰা কৈছে ডেভেলপ কোৰিয়া ইণ্ডিয়া একটা বনাবলৈ কাৰণে মিলি কিনে আগে যাই আছে আৰু ইটো ভাৱনা হাসিল হবলৈ দে নৰ্থ ইষ্ট লগা ডাঙৰ হাত আছে।
বিকশিত আসাম বিকশিত ভাৰত কি গৌৰৱ যাত্ৰা কে লিয়ে আজ কা দিন বহুত মহত্বপূৰ্ণ হে। আজ কৰিব 18,000 কৰোৰ ৰূপে কে প্ৰজেক্ট असम को मिले हैं। यहाँ पर एनर्जी सिक्योरिटी से जुड़े प्रोजेक्ट का शिलान्यास और उद्घाटन हुआ है। ये प्रयास विकसित असम का रास्ता और मजबूत करेंगे।
फेरेन लगा डेप्यूटी कमिश्नर हाइजू मेरुबरा प्रकन क्रिया करोनी মাইনামচি বৰা ভিমলাৰ ৰাস্তা দি বেছি জেগাতে লেণ্ডশ্লাইড হৈ কিনা তাকিয়াৰ কাৰণে ট্ৰেভেল এডভাইজৰী ইছ্যু কৰিছে। এইটো এডভাইজৰী হিচাপে মাইনামচি বৰা ভিমলাৰ ৰাস্তা দি আহিয়া আৰু যা চুটু খাৰী বিৰাখান পুচুৰ চৈপাজি বৰা চাম চৈপাজি তাক বিৰাবলৈ ইজাজত দিব। টাঙৰ কাৰী চৈতা হুইলাৰ্ছ তাক ভিমলা বৰা মাইনামচি দে ওপৰ উঠিয়া খান চাম চৈপাজিৰ পৰা ৰাতি 12 বজাত তাক ইজাজত দিব আৰু এইটো লগতে টাঙৰ কাৰী চৈতা হুইলাৰ্ছ তাক মাইনামচিৰ পৰা ভিমলা দে নামিয়া খান ৰাতি 12 বজাৰ পৰা পুজুৰ চৈপাজি তাক ইজাজত দিব। চব মুফাচাল কোৰিয়া আৰু ট্ৰান্সপৰ্ট কোৰিয়া কাংগী আৰাম আৰু ৰুখাৱাত নাথাকি কিনা বিৰাবলৈ কাৰণে ৰাস্তা আৰু সময় দি কিনা তাকিয়া মানিবলৈ জনাইছে। প্ৰকন পানী বেছি কিৰিয়াৰ কাৰণে নেশ্যনেল হাইৱে 29 আৰু ডিমাপুৰ আৰু কহিমাৰি জুৰিয়া আলাক বাইপাছ ৰাস্তা কান্দে বেছি লেণ্ডশ্লাইড হোৱাৰ পৰা ইটো ৰাস্তা খান পিৰাব নাপাৰিয়া হাল হোৱা জনাইছে। ইটো ওপৰি অল নাগালেণ্ড টেক্সি এছ'চিয়েশ্যন ৱোখা ইউনিট পৰা টাইখান লগা মেম্বাৰ্ছকে ডিমাপুৰ পুঞ্চুবলৈ কাৰণে ৱোখাৰ পৰা মাৰাচু মেৰাপানী লগা ৰাস্তা ল'বলৈ জনাইছে। টাইখান পৰা আৰু টেক্সি চলা খানগে মুফাচাল কোৰিয়া খান কাৰণে আৰ টি এৰ পৰা মানিয়া পাৰা ৰেট চলাবলৈ জনাইছে আৰু জনাই দিছে কি বেছি চাৰ্জ কোৰিয়া কাম হ'লে পাৰ্টাৰ্চনা কৰিব। প্ৰিন্সিপাল ছেক্ৰেটাৰী অফ ল' এণ্ড জাষ্টিছ ফিছাৰিজ এণ্ড একুৱাটিক ৰিচৰ্চেছ ৱাই খেখেত চেমা বৰা সমাজতে ন্যায় আনিয়া আৰু চব মানুহ লাভ হ'বলৈ লগা অনুতি থাকিবলৈ কাৰণে মন উঠাইছে। যোৱাকালি কহিমাদে মেৰুলিচা চুমি কমিউনিটি লগা চিলভাৰ জুবলি মানিয়াদে কথা কৰিয়া সময় তাইৰ পৰা সমাজ উঠাই দিবলৈ চব মানুহ মাজতে পাৱাৰ একি পাক কৰিবলৈ অনুতি আৰু ৰিচৰ্চেছ ওপৰত কথা কৰিছে। সমাজ পৰা টকা পইচা ৰাস্তাদে পলিটিকেল দে আৰু ছ'চিয়েলি লোকপা চনতি কাণ ওপৰ Kotagrina, Taibara tribal communities, civil societies, aro church kange, mil milap laga atma takiwuli, aro mutap kuriwuli mun otaishe. Union Minister Amit Shah bra homoi putli kurigina ja logode, Hindi pasha, narukigina flexible hovuli, aro regional pasha logode, iki logode age luijawuli laga durgari opro kotagrishe. Aji, Kantinagari, Mahatma Mandire, Hindi Day, aro 5th All India Raj Pasha Samelan Lagu Kurigina, Union Minister Bra Citizens Kange, Hindi ki support Kuria Logodi, Nijo Laka Pasha ki izat duole kuise.
Sabhi ko agra karna chata ki apni matrubhasa ko bal dije. Mitro, yadi Sanskrit ne hame gyan ki ganga di hai, to Hindi ne wo gyan ko ghar ghar tak, jan jan tak pahunchaya hai, aur har vyakti tak wo gyan hamari thaniya bhashaon ne pahuncha hai. Pradhanmantri ji ne कई प्रकार के तकनीक के माध्यम से हमारी स्थानीय भाषाओं को बल देने का काम किया है
श्री शाह बरा खुशे सेंट्रल सरकार बरा हिंदी आरो बिशी मानुकी पुंजावले कारणे सराठी प्लेटफॉर्म आरो हिंदी शब्द सिंधु कोश निशना चोरकार कुरिशे यूनियन मिनिस्टर बरा खुशे हिंदी होले कोटाबाची कुरिया लगा भाषा ही ना होइकिना साइंस टेक्नोलॉजी न्याय आरो पॉलिसी बना लगा भाषा भी होबले लगे আপনিকান আকাশবাণী কহিমা বাৰা দিয়া কপৰ শুনি আছে তাজা কপৰ শুনিবৰ কাৰণে আমি খান লগা এক্স হেণ্ডেল AIR এলাৰ্টছ আৰু AIR আণ্ডাৰস্কৰ কহিমা দি ফল' কৰিবি আপনি কান বাৰা ইটো কপৰ নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমা বাৰা শুনিব পাৰিব ৱেলকাম বেক আপনি কান চাম লগা কপৰ শুনি আছে আজি আসাম আৰু নৰ্থ ইষ্ট ইণ্ডিয়া লগা হিচা কোনোবাদে এৰ্থকুৱেক ৰিচাৰ স্কেল দি 5.9 লাগিছে Assam State Disaster Management Authority hisabi itu hilia huile sam 441 BM de record huise aro itu laka epicenter huile Udalguri district takise itu report talia takte property na huile manu laga jan itu tik homoide ku nuksan hoa report hoa nai itu hilia huile osordi takya desh Bhutan Nepal aro Bangladesh de bi jani paise next generation GST reforms laga andare sarkar bara healthcare sector de টেক্স বেশি কমটি করে দিয়ে আম আদমিকে রিলিফ দিয়ে আছে হেলথ আর লাইফ ইন্সুরেন্স প্রিমিয়ামস কুন্দুবরা যা সময় 18% জিএসটি আহি থাকিছে এতিয়া হলে পুরাপুরি টেক্স ফ্রি বানাই দিছে এটু কতম লওয়া পলিসি হোল্ডার্স কান কারণে খরচা কমতিওয়ালা হবলে আর দেশপুরাতে ইন্সুরেন্স কভারেজ আরও বেশি হবলে ভাবনা রাখি আছে সরকার বড়া ক্যান্সার আর আলাক বেশি ক্রনিক বিমারি খান লাগা ইলাজতে জান বাঁচাবলে কারণে চোলা 36 দাওয়াই খান ওপর ট্যাক্স মুভ মাফ করে দিছে এটু লগতে কিছুমান দাওয়াই আর গস বেন্ডেজ ডায়গনোজ করবলে কারণে চোলা সামান ক্লোকোমিটার্স আর থার্মোমিটার নিচিনা মেডিকেল সামান খান্দে 12% GST তাকিয়া এতিয়া 5% নামাই দিছে এইটো নিচিনা GST দে পাতলাফ আনিয়া বৰা মানুহখান কাৰণে মেডিকেল চাৰ্ভিচেছ খান্দে খৰ্চা কমতিৱালা হবলে আৰু নেশ্যন পুৰা দে হেল্থ কেয়াৰ ছিষ্টেম তাকতৱালা বনাবলে পাবনা ৰাখি আছে দেশপুৰা দে পুলিচ ষ্টেচন দে চালু তাকিয়া CCTV কেমেৰাছ খান কমটি তাকিয়া ওপৰ একটা চু মটৰ কেছ ৰেজিষ্টাৰ কৰি না তাকিয়া ওপৰ সুপ্ৰিম কোৰ্ট পৰা আহাকালি শুনবাই তাকিবলৈ আছে জাষ্টিচেছ বিক্ৰম নাথ আৰু সন্দীপ মেহতা খান লগা বেঞ্চ পৰা ৰাজস্থান দি 2025 লগা আটা মহিনা দে 11 মানুহ কুণ্ডু দে 7টা মানুহ উদয়পুৰ ডিভিজন ইকলা পৰা আছে এইটো খান পুলিচ কাষ্টডি আণ্ডাৰ দি মৰিয়া লগা ৰিপৰ্ট মিডিয়াৰ পৰা খোলাচা কৰিয়া লৈছে এইটো নিউজ ৰিপৰ্ট পৰা আৰু কৈছে কি পুলিচ ষ্টেচন দে বেছি ৰুম খান CCTV কেমেৰাছ লগা ৰেঞ্জ পৰা নাপুঞ্চে আৰু পুলিচ খান পৰা বেছি সময় দি টেকনিকেল কাল্টি ষ্টৰেজ কমটি হোৱা চানবিন চাৰি তাকিয়া আৰু লিকল ৰিকৱাত লগা নাম দি ফুটেজ নাতে সুপ্রিম কোর্ট পৰা যাই যোৱা সময়তে চাপা খোলাৰো তাকিবলৈ আৰু কাষ্টডি দি টৰ্চাৰ কুৰিয়া খান ৰখাবলৈ কাৰণে পুলিচ ষ্টেচন দি CCTV কেমেৰা ঠালিবলৈ হুকুম দিছে আৰু পুলিচ ষ্টেচন লাগা কোনো হিচা কাভাৰ নকৰি কিনা নাচাৰিবলৈ আৰু ফুটেজ খান কমচে কম 18 মহিনা তাক ডিজিটেল নহ'লে নেটৱৰ্ক ভিডিঅ' ৰেকৰ্ডাৰ্ছ তে বাজি কিনা ৰাখিবলৈ কৈছে আৰু ৱখা ডিষ্ট্ৰিক্ট টেবল টেনিছ চেম্পিয়নশ্বিপ আৰু ইণ্টাৰ স্কুল টেবল টেনিছ চেম্পিয়নশ্বিপ 2025 হ'লে যোৱাকালি ডন বস্কো য়ুথ চেণ্টাৰ দে খতম হৈছে ক্লজিং চেৰেমনি দে কথা কৰি কিনা এডভাইজাৰ টু চিফ মিনিষ্টাৰ ডক্টৰ চম্পেন মুৰি বৰা স্পৰ্টছ হুইলে জৱান মানুহ লগা এমপ্লয়মেণ্ট কাৰণে মুমকিন তাকিয়া ৰাস্তা নিচিনা দৰকাৰী তাকিয়া ওপৰত কথা কৰিছে দাই বৰা খেলাৰী খানগী তাইখান লগা ট্ৰেইনিং মুন দি কিনা ল'বলৈ আৰু এছ'চিয়েচনছ খানগী নতুন ওলাই তাকিয়া টেলেণ্ট খানগী পালি বুলি কৈছে ডক্টৰ মুৰি বৰা ডিষ্ট্ৰিক্টে আহি তাকিয়া প্ৰজেক্টছ আৰু বেছি সময় পৰা ৰখি তাকিয়া ফুটবল গ্ৰাউণ্ড খান ওপৰত কথা কৰিছে আৰু খবৰ চিষ্টে দুবাৰ হেডলাইনছ জনাই দি আছে प्राइम मिनिस्टर नरेन्द्र मोदी र आसामे कोलाघाट डिस्ट्रिक्टे इन्डिया लगा सबसे बहिला बेम्बु बेस्ड बायो रिफाइनरी लागू गरिछे पेरेन लगा डेपुटी कमिसनर ब मैनामसी बरा फिमला रास्ता विशेष लैंडस्लाइड हुआ ट्राइबल एडवाइजरी इश्यू करिछे प्रिंसिपल सेक्रेटरी वाई के केटोबरा सोशल न्याय और सब कारणी डेवलपमेंट ऊपर मुन उठाइछे यूनियन मिनिस्टर अमित शाह बरा फिफ्थ ऑल इंडिया राजभाषा सम्मेलन लागू करिछे निजर भाषा की इज्जत दिवले कैसे आज राति लगा नागामिज खबर इमान शेष हुई आसे शुनी थकिबी आहिया खाली पुजर 7:25 मिनिटे नागामिज खबर आनी दी।